قالوا نفقد صواع الملك ولمن جاء به حمل بعير ولمن جاء به حمل بعير وأنا به زعيم.
তেওঁলোকে ক'লে, আমি ৰজাৰ পানপাত্ৰ হেৰাইছোঁ, যিয়ে সেইটোক আনি দিব পাৰিব সি উপহাৰ হিচাপে এটা উটৰ পিঠিত বোজাই পৰিমাণ খাদ্য সামগ্ৰী লাভ কৰিব, আৰু ইয়াৰ নিশ্চয়তাৰ দায়িত্ব মোৰ।